গীতমেলা হেতাইশ অধ্যায় দাউদৰ ৰচিত গীত। জিহুৱা মোৰ দীপ্তি, মোৰ পৰিত্ৰাণ, মই কাক ভয় কৰিম? জিহুৱা মোৰ জীৱন ৰক্ষক কোঠ, মই কাৰ বাবে ত্ৰাসযুক্ত হ'ম? দুষ্টবোৰে যেতিয়া মোৰ মাংস খাবলৈ ওচৰলৈ আহে, তেতিয়া মোৰ সেই শত্ৰু আৰু বিৰোধীবোৰ উজুতি খাই পৰে। সৈন্যৰ দলেও যদি মোৰ বিৰুদ্ধে চাউনি পাতে, মোৰ হৃদয়ে ভয় নকৰিব। মোৰ বিৰুদ্ধে যদি যুদ্ধও আৰম্ভ হয়, তেতিয়াও মই সাহসেৰে থাকিম। জিহুৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছো, মই তাকেই অন্বেষণ কৰিম। মই যেন জিহুৱাৰ সৌন্দৰ্য দেখা পাবলৈ আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱনকাল জিহুৱাৰ গৃহত বাস কৰিব পাৰোঁ। আপদৰ কালত তেওঁ মোক নিজ আশ্ৰয়ত গুপুতে ৰাখিব, নিজৰ তম্বুত মোক লুকুৱাই ৰাখিব, তেওঁ মোক শিলৰ ওপৰত তুলি থ'ব। যি শত্ৰুবোৰে মোক চাৰিওফালে বেৰি ধৰিছে, তেওঁলোকতকৈ মোৰ উন্নত হ'ব। মই তেওঁৰ তম্বুত আনন্দ জয়ধ্বনিৰে বলি উৎসৰ্গ কৰিম। মই জিহুৱাৰ উদ্দেশ্যে গীত গান কৰিম। হে জিহুৱা, মই মাতিলে তুমি শুনা, মোক কৃপা কৰা, মোক উত্তৰ দিয়া। মোৰ হৃদয়ে তোমাৰ এই কথাকে ক'লে, আহা তোমালোকে মোৰ সাক্ষাৎ পাবলৈ বিচাৰা। হে জিহুৱা, মই তোমাক সাক্ষাৎ পাবলৈ বিচাৰোঁ। তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা, ক্ৰোধত তুমি তোমাৰ দাসক দূৰ নকৰিবা। তুমিয়ে মোৰ সহায় হৈ আহিছা, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, মোক নেৰিবা, মোক পৰিত্যাগ নকৰিবা। মোৰ পিতৃ মাতৃয়ে মোক ত্যাগ কৰিলেও জিহুৱাই মোক তুলি ল'ব। হে জিহুৱা, মোৰ শত্ৰুবোৰৰ কাৰণে তুমি মোক তোমাৰ পথ শিকোৱা, তুমি মোক সমান পথত চলোৱা। মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমৰ্পণ নকৰিবা, কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে, তেওঁলোকৰ প্ৰশ্বাসত অত্যাচাৰ ওলাই আহে। মই বিশ্বাস কৰোঁ যে জীৱিতসকলৰ দেশত মই জিহুৱাৰ মংগল দেখা পাম। তুমি জিহুৱালৈ অপেক্ষা কৰা, সবল হোৱা, তোমাৰ অন্তকৰণ হাঁহিয়াল হওক। পুনৰাই কওঁ, জিহুৱালৈ অপেক্ষা কৰা।